বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপকে 2025 বৰ্ষৰ চাইৰেণ্ট গ্লবেল ৰেজিষ্ট্ৰীৰ বিশ্বৰ শীৰ্ষ 5% বিজ্ঞানীৰ তালিকাত স্থান পাইছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকা, পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ দেৱজ্যোতি দত্ত আৰু ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ বিশ্বজিৎ চাংমাইয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই সন্মানজনক স্বীকৃতি লাভ কৰিছে। তেওঁলোকৰ এই স্বীকৃতিয়ে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণা, শিক্ষা আৰু শৈক্ষিক উৎকৰ্ষতাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ বাবে এয়া এক গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হৈছে। লোকপিয়ল 2027 কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি চৰাইদেউত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত প্ৰশিক্ষণ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলৰ দক্ষতা বৃদ্ধিৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সভাখনত সঠিক তথ্য, শৃংখলাবদ্ধ প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰু ক্ষেত্ৰ পৰ্যায়ৰ সু সমন্বয় ৰক্ষা কৰাৰ বিষয়ত আলোচনা কৰা হয়। চৰাইদেউ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সৰোজ সোণোৱালে এই সভাত সভাপতিত্ব কৰে। সভাখনত সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ অম্লান ফুকনে লোকপিয়লৰ প্ৰস্তুতি আৰু পৰ্যায়সমূহৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰশিক্ষণ আৰু তথ্য সংগ্ৰহৰ সময়ত নিজৰ দায়িত্বসমূহ তথা চৰকাৰী নিৰ্দেশসমূহ সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অহা 21 জুনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি শিৱসাগৰত আজি জিলাভিত্তিক যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত নগৰৰ কালীপ্ৰসাদ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। 4টা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিজয়ীসকলক অহা 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল কাৰ্যসূচীত পুৰস্কৃত কৰা হ'ব। এই উপলক্ষে সেইদিনা ঐতিহাসিক ৰংঘৰৰ বাকৰিত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যোৰহাট জিলাৰ তিতাবৰত আজি বাণিজ্যিক উদ্দেশ্যেৰে ঘৰুৱাত ব্যৱহৃত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ অপব্যৱহাৰ পৰীক্ষা কৰাৰ বাবে আকস্মিক পৰিদৰ্শন অভিযান চলোৱা হয়। তিতাবৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক আৰু বিষয়াসকল এই অভিযানত জড়িত আছিল। অভিযানকালত তেওঁলোকে বজাৰৰ মূল্য, নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰণ কৰা হৈছে নে নাই আদি নিৰীক্ষণ কৰাৰ লগতে বাণিজ্যিক কাৰ্যকলাপত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ অপব্যৱহাৰৰ পৰীক্ষা কৰে। পৰিদৰ্শনৰ সময়ত বিভিন্ন অনিয়ম চিনাক্তকৰণ, ব্যৱসায়িক আচৰণ নিশ্চিতকৰণ আৰু প্ৰযোজ্য নীতি নিয়ম সম্পৰ্কে ব্যৱসায়ী আৰু গ্ৰাহকসকলৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ধেমাজি সংহত জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত আজি এটা ক্ৰেছ চেণ্টাৰ, স্তনপান কক্ষ আৰু কিডছ প্লে জ'নৰ উদ্বোধন কৰা হয়। শিশুৰ যত্নৰ প্ৰসাৰৰ লগতে কৰ্মৰত মাতৃসকলক সহায় কৰাৰ উদ্দেশ্যে এই ক্ৰেছ চেণ্টাৰ আৰু স্তনপান কক্ষটো নিৰ্মাণ কৰা হয়। AHPC-ৰ কৰ্পৰেট ছচিয়েল ৰেছপনছিবিলিটি CSR-ৰ পুঁজিৰ জৰিয়তে স্তনপান কেন্দ্ৰটো স্থাপন কৰা হৈছে। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই উদ্বোধন কৰে। এই কাৰ্যসূচীত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ, NHPC-ৰ পৰিচালন সঞ্চালক, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা সমাজ কল্যাণ বিষয়া, শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকলো উপস্থিত থাকে। কোকৰাঝাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পলিঅ' টীকাকৰণ অভিযান সন্দৰ্ভত আজি এখন বৈঠক অনুষ্ঠিত হয়। সমাগত ৰাষ্ট্ৰীয় পলিঅ' টীকাকৰণ দিৱস উপলক্ষে গ্ৰহণ কৰা প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে জিলা টাস্কফৰ্চে দ্বিতীয়বাৰৰ বাবে এই বৈঠক অনুষ্ঠিত কৰে। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচু জৱাহৰ নবোদয় বিদ্যালয়ত আজি এগৰাকী চাফাই কৰ্মী মহিলাৰ মৃত্যু হয়। বিদ্যালয়লৈ চাফাই কাম কৰিবলৈ গৈ চিৰিৰ পৰা পিছলি পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰা মহিলাগৰাকী লংজাপ মিলনপুৰৰ মালবিকা হাজৰিকা নাথ আছিল বুলি আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জনাইছে। পাছত বৈঠালাংচু আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত মঙলদৈৰ সোণালী পামৰ ৰজা ধৰ্মনাৰায়ণ সোঁৱৰণী ষ্টেডিয়ামত ফুটবল লীগ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজিৰে পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা 15 বছৰ অনুৰ্ধ খেলুৱৈৰ মাজত খেলোৱা হ'ব। প্ৰতিযোগিতা আজি উদ্বোধনীৰ দিনটোত অনুষ্ঠিত দুখন খেলত ইউনাইটেড ক্লাব আৰু কেহুতলী বাংৰিম ক্লাব বিজয়ী হয়।